আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত, পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত মানৰ আজি নিজ দলৰ প্ৰাৰ্থীৰ হৈ ডিব্ৰুগড়ত প্ৰচাৰ সভাত অংশগ্ৰহণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰৰ উদ্দেশ্যে অহা সপ্তাহত অসমাগমন, লোকসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ৰূপত পৰিচালনাৰ বাবে জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ, সমান্তৰালভাৱে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ কাৰ্যসূচী, অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা, বিহুৰ বতৰত ৰাজ্যজুৰি উখল মাখল পৰিৱেশ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ মুখামুখি। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যত তাৰকা প্ৰচাৰকৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। অহা সপ্তাহত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে নলবাৰীত এখন জনসভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। ইপিনে আজি দুদিনীয়া কাৰ্যসূচীৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত মানে ডিব্ৰুগড় সমষ্টিত দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাৱেশত অংশ ল'ব। কাইলৈ নেতাগৰাকীয়ে শোণিতপুৰ সমষ্টিত দলীয় প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আনহাতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে অহা সপ্তাহত যোৰহাট আৰু ডিব্ৰুগড়ৰ কংগ্ৰেছ তথা সন্মিলিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ৰাজ্যখনত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ মাজেৰে দলৰ সদস্যসকলৰ সৈতে পদযাত্ৰা কৰিব বুলি জানিব পৰা গৈছে। ডঃ শৰ্মাই কালি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মাৰ্ঘেৰিটাৰ বৰগোলাই খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। তেওঁ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে নাহৰকটীয়া, দুলীয়াজান আৰু খোৱাঙৰ জনসভাতো অংশ লয়। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। শ্ৰীসোণোৱালে জিলাখনৰ ফুলনি, আহঁতগুৰি, উত্তৰ কমলাবাৰী সত্ৰৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ৰূপত পৰিচালনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰশাসনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ বাবেও ভালেমান কাৰ্যসূচী লৈছে। চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষৰ উদ্যোগত প্ৰতিটো গেছ এজেন্সীৰ জৰিয়তে নিৰ্বাচন সন্দৰ্ভত ব্যাপক সজাগতামূলক অভিযান অব্যাহত ৰখা হৈছে। জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তৰ নেতৃত্বত চলা এই প্ৰচাৰ কাৰ্যসূচী অনুসৰি এজেন্সীসমূহত মজুত থকা প্ৰতিটো চিলিণ্ডাৰত আসন্ন নিৰ্বাচন বিষয়ক তথ্য সম্বলিত প্ৰচাৰ পত্ৰ লগাই দিয়াৰ ব্যৱস্থা কৰা হৈছে। 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰ ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ শিৱসাগৰ জিলাৰ দিচাংমুখত জিলাখনৰ নিৰ্বাচনী বিষয়াৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই সজাগতা সভাত জনপ্ৰিয় অভিনেতাৰ উপস্থিতিৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। দ্বিতীয় পৰ্যায়ত দৰং, ওদালগুৰি লোকসভা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে দৰং জিলাৰ মুঠ 835টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলাৰ বাবে যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। নিৰাপত্তাৰ দিশৰ পৰা 169টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰি সুৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব দিয়া হ'ব। আনহাতে 461টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি ভেবাৰঘাট প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰটো কেৱল দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ'ব। জিলাখনৰ 6টা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটকেন্দ্ৰ হিচাপে পৰিচালনা কৰাৰ বিপৰীতে 30টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা আৰু 21টা ভোটকেন্দ্ৰ যুৱ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হ'ব। ইফালে ওদালগুৰি জিলাৰ চাহবাগিচাৰ 20,000 কৰ্মীয়ে কালি নিৰ্বাচনী সজাগতাৰ অংশ হিচাপে সংকল্প গ্ৰহণ কৰে। তেওঁলোকে নৈতিক ভোটদানৰ বাবে এই সংকল্প লয়। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচনী জিলাত নিজ গৃহৰ পৰা ভোটদান কৰিবলগীয়া ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া অহা 17 এপ্ৰিলত আৰম্ভ হ'ব। জিলাখনৰ মুঠ 545গৰাকী বিশেষভাৱে সক্ষম আৰু 85 বছৰ ঊৰ্ধৰ ভোটদাতাই ঘৰতে ভোটদান কৰিব পাৰিব। বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈক আসন্ন নিৰ্বাচনত 24টা দল সংগঠনে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত শিৱসাগৰৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সৈতে কালি হোৱা এখন বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাজনৈতিক দলৰূপে CPI, অসম জাতীয় পৰিষদ আদিৰ লগতে অসমীয়া যুৱ মঞ্চ, অসম ছাত্ৰ যুৱ সন্মিলনী, সংগ্ৰামী সেনা অসম, জাগৃতি মহিলা সমিতি আদিৰ প্ৰতিনিধি উপস্থিত আছিল। অহা 7 মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। এই পৰ্যায়ত দেশৰ 10খন ৰাজ্য তথা 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ 4খনকৈ, গুজৰাটৰ 26, কৰ্ণাটকৰ 14, মহাৰাষ্ট্ৰৰ 11, উত্তৰ প্ৰদেশৰ 10, মধ্যপ্ৰদেশৰ 8, ছত্তীশগড়ৰ 7, বিহাৰৰ 5, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ 2খনকৈ আৰু জম্মু কাশ্মীৰত 1খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অসমত এই পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 19 এপ্ৰিললৈ মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত থাকিব। আনহাতে 22 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ পৰিচালনাৰ বাবে জনসাধাৰণক নিৰ্বাচনী প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোৱাৰ লক্ষ্যৰে এইবাৰ বিশেষভাৱে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। আয়োগে চি ভিজিল সুবিধা, সক্ষম ECI আৰু NGSP এপৰ সহায়ত এই ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগৰ চি ভিজিল অৰ্থাৎ ভিজিলেণ্ট চিটিজেন শীৰ্ষক এপ্লিকেচনৰ সহায়ত জনসাধাৰণে নিজৰ মোবাইলত সহজে নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় ঘটনাৰ তথ্য দৃশ্য বা শ্ৰব্য ৰূপতো আয়োগক প্ৰদান কৰিব পাৰে। ইপিনে নিৰ্বাচনী সভা আৰু প্ৰচাৰৰ বাবে অনুমতি বিচৰাত সহায় হোৱাকৈ সুবিধা নামৰ এপ মুকলি কৰা হৈছে। সক্ষম ECI এপৰ সহায়ত বিশেষভাৱে সক্ষম ভোটদাতাসকলে ভোটদান কৰিবলৈ বিভিন্ন সেৱা লাভৰ বাবে এই এপ ব্যৱহাৰ কৰি আবেদন কৰিব পাৰে। নিৰ্বাচন সম্পৰ্কীয় নাইবা অন্য অভিযোগৰ বাবে নাগৰিকসকলে NGSP এপ ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আপোনাৰ ভোট, আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা। বিহুৰ বতৰত ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ জনসাধাৰণে কাইলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। পৰহিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে ভূঞে, চহৰে নগৰে ৰঙালী বিহুক লৈ উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। ইফালে বিহুৰ বতৰতে অসমৰ গামোচাৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে গামোচাৰ বিপণী মুকলি কৰা হৈছে। আৰ্টফেডে গুৱাহাটীৰ আমবাৰীত স্থাপন কৰা গামোচাৰ বিপণীয়ে বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ ৰচিবলৈ সমৰ্থ হৈছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে 1 এপ্ৰিলৰ পৰা আমবাৰীৰ বিপণীত প্ৰতিদিনে লক্ষাধিক টকাৰ গামোচাৰ বিক্ৰী হৈছে। বহাগৰ কাদৰিবলৈ আন বছৰৰ দৰে এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। কাইলৈ পুৱা বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে বিহুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰিব। লগতে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। গুৱাহাটীৰ বেলতলা বহাগী উৎসৱ সমিতিয়ে অহা 19 এপ্ৰিলৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত 45 সংখ্যক বহাগী উৎসৱৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে 2012 চনৰ পৰা এই বিহু উদযাপন সমিতিয়ে ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ নামত এটি বঁটা প্ৰদান কৰি আহিছে। অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰুধা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়। এই বছৰ সমিতিখনে এই বঁটাটি ভাৰতীয় বোলছবি জগতৰ যশস্বী অভিনেতা জৰ্জ বেকাৰক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঙলদৈৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত কাইলৈৰে পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশেষ প্ৰদৰ্শনী আৰু অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনফালে ৰাজ্যৰ বিভিন্ন জিলাৰ কেইবাখনো জিলা প্ৰশাসন অথবা আন আন সংস্থাৰ উদ্যোগত বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাসমূহত ক্ষুদ্ৰ উদ্যোগী আৰু মহিলা আত্মসহায়ক গোটসমূহে যথেষ্ট উৎসাহেৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙা নদীত কালি দুজন কিশোৰ গা ধুবলৈ গৈ সন্ধানহীন হয়। পাছত ঘটনাস্থলীত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ লোক উপস্থিত হৈ কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত্যু হোৱা কিশোৰ দুজন নৰাগাঁৱৰ মৃন্ময় দত্ত আৰু জয়দীপ হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। যোৰহাট জিলাৰ ৰেডক্ৰছ ছচাইটিৰ সৌজন্যত জিলাখনৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৰচনাৰ বিষয় মানৱ সেৱাত আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সংস্থাৰ ভূমিকা। প্ৰতিযোগীসকলে পৰিষ্কাৰ কাগজত 200-300 শব্দৰ ভিতৰত লিখি 30 এপ্ৰিলৰ ভিতৰত হোৱাটছএপ আৰু ইমেইল যোগে পঠাব পাৰিব। এই প্ৰতিযোগিতাত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে প্ৰতিযোগীসকলে 8776896553 আৰু 7002948729 নম্বৰত যোগাযোগ কৰিব পাৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 7 উইকেটত পৰাস্ত কৰি এইবাৰৰ প্ৰতিযোগিতাত দ্বিতীয় বিজয় সাব্যস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 15 অভাৰ আৰু 3টা বলত 3টা উইকেটৰ বিনিময়ত 199 ৰাণ কৰে। মুম্বাইৰ হৈ সূৰ্য কুমাৰ যাদৱে 19টা বলত 52 ৰাণ কৰাৰ বিপৰীতে ঈশান কিষাণে 69 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 196 ৰাণ কৰে। বেংগালুৰুৰ হৈ অধিনায়ক ডুপ্লেছিছে সৰ্বাধিক 180 ৰাণ কৰে। ৰজত পাটিদাৰে 50 আৰু দীনেশ কাৰ্তিকে 53 ৰাণৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ জছপ্ৰীত বুমৰাহে 5টা উইকেট দখল কৰে। জছপ্ৰীত বুমৰাহক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। মুম্বাই ইণ্ডিয়ানছে বৰ্তমানলৈ খেলা 5খন খেলৰ 2খনত জয়লাভ কৰি 4 পইণ্টেৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ 7ম স্থানত আছে। আনহাতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 6খন খেলৰ ভিতৰত 1খন খেলত জয়লাভ কৰি 9ম স্থানত আছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে দীক্ষিতা শৰ্মাই।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বিভিন্ন বাতৰি প্ৰকাশ কৰিছে। ফৰ্বছ ইণ্ডিয়া সমীক্ষা অনুসৰি ভাৰত বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ 5ম স্থানত চিহ্নিত হৈছে বুলি নিয়মীয়া বাৰ্তা কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বিশ্বৰ শৈক্ষিক জৰীপকাৰী সংস্থা কুৱেৰ কাইলি ছাইমণ্ডৰ 2024 বৰ্ষৰ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত IIT গুৱাহাটী উজ্বলি উঠিছে বুলি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যজুৰি ঈদ উল ফিতৰ পালন, নামাজত অংশ ললে নিৰ্বাচনৰ ভালেমান প্ৰাৰ্থী, ৰাজনৈতিক নেতাই শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। দ্য আছাম ট্ৰিবিউন কাকততো ঈদ উদযাপনৰ বাতৰিয়ে প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। দি চেণ্টিনেল কাকত অসম আৰু ঝাৰখণ্ডত নিয়াৰ অভিযানৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ উদ্দেশ্যে আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা ভগৱন্ত মান অসমলৈ আহিব বুলি দৈনিক অসম, আমাৰ অসম আৰু দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ভাৰতীয় ছবি জগতৰ যশস্বী অভিনেতা তথা অসমীয়া ছবি জগতৰ চিনাকি নাম জৰ্জ বেকাৰলৈ বেলতলা বিহু সমিতিয়ে 2024 বৰ্ষৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে স্থান দিছে। মোদী হিমন্ত বিশ্ব থকালৈকে বাংলাদেশৰ পৰা চৰাই এটাও সোমাব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যই অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাৰ এটা বাতৰি শিৰোনাম দখল কৰিছে। নিৰ্বাচনী ধাম খুমীয়াৰ মাজতে ৰঙালী বিহু শীৰ্ষক এটি বাতৰি আজি দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰবাৰ। লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতা ভগৱন্ত মানৰ আজি নিজ দলৰ প্ৰাৰ্থীৰ হৈ ডিব্ৰুগড়ত প্ৰচাৰ সভাত অংশগ্ৰহণ। অহা 7 মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি। এই পৰ্যায়ত দেশৰ 10খন ৰাজ্য তথা 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 94টা লোকসভা সমষ্টিত নিৰ্বাচন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ উদ্দেশ্যে অহা সপ্তাহত অসম আগমন। লোকসভা নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ৰূপত পৰিচালনাৰ বাবে জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ, সমান্তৰালভাৱে ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ কাৰ্যসূচী। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।